এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো অনুজা লোপামুদ্ৰাই। জম্মু কাশ্মীৰ আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগণনা চলি আছে। ফলাফলৰ শেহতীয়া ধাৰা অনুসৰি নেশ্যনেল কনফাৰেন্স আৰু কংগ্ৰেছ মিত্ৰজোঁটে 90-জনীয়া জম্মু কাশ্মীৰ বিধানসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে। বিজেপিয়ে 90-জনীয়া হাৰিয়ানাত বিধানসভাত একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে। দেশৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি জম্মু কাশ্মীৰত বৰ্তমানলৈকে নেশ্যনেল কনফাৰেন্সে 41খন আসনত জয়লাভ কৰাৰ বিপৰীতে এখন আসনত আগবাঢ়ি আছে। বিজেপি 27খনত, কংগ্ৰেছ 6খনত, জম্মু কাশ্মীৰ ডেমক্ৰেটিক পাৰ্টি 3খন, জম্মু কাশ্মীৰ পিপলছ কনফাৰেন্স 1খনত, CPIM 1খনত, আম আদমী পাৰ্টী 1খনত আৰু নিৰ্দলীয় প্ৰাৰ্থী 7খন আসনত জয়ী হৈছে। বিজেপিৰ দৰ্শন কুমাৰে 42 আসনত জয়লাভ কৰাৰ বিপৰীতে দলৰ আন এগৰাকী প্ৰাৰ্থী ৰণবীৰ সিং পাঠানিয়া উধমপুৰ পূব সমষ্টিত জয়ী হৈছে। বিজেপিৰ শগুন পৰিহাৰ কিষ্টৱাৰ আসনত আৰু ডঃ ভাৰত ভূষণ কঠুৱাত জয়ী হৈছে। ইয়াৰ বিপৰীতে নেশ্যনেল কনফাৰেন্সৰ নাজিৰ আহমেদে গুৰেজ আসনৰ পৰা 1000ৰো অধিক ভোটত জয়ী হৈছে। দলৰ আন এগৰাকী ছলমান সাগৰে হজৰতবল সমষ্টি দখল কৰিছে। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেশ্যনেল কনফাৰেন্সৰ নেতা উমৰ আব্দুল্লাহ বদগাম আৰু গান্দেৰবল 2খন আসনতে জয়লাভ কৰিছে। একেদৰে কংগ্ৰেছৰ পীৰজাদা মহম্মদ ছয়ীদ অনন্তনাগ আসনত জয়লাভ কৰিছে। নেশ্যনেল কনফাৰেন্সৰ আব্দুল মজিদ ভাট অনন্তনাগ পশ্চিম আসনত আৰু জম্মু কাশ্মীৰ পিপলছ কনফাৰেন্সৰ সজ্জাদ গনি লোনে হান্দুৱাৰা আসনত জয়ী হৈছে। হাৰিয়ানাৰ 89খন আসনৰ ভিতৰত বিজেপিয়ে 29খনত জয়লাভ কৰাৰ বিপৰীতে 20খনত আগবাঢ়ি আছে। আনহাতে কংগ্ৰেছে 28খন আসনত জয়ী হৈছে আৰু 8খনত অগ্ৰগতি লাভ কৰিছে। ইণ্ডিয়ান নেশ্যনেল লোকদলে 2খনত অগ্ৰগতি লাভ কৰিছে। নিৰ্দলীয় প্ৰাৰ্থী 2খনত জয়ী হৈছে আৰু 1খন আসনত আগবাঢ়ি আছে। বিজেপি নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী নায়াব সিং ছেইনী লাৰুৱা আসনত জয়লাভ কৰিছে। জুলানা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী বিনেশ ফোগাটে জয়লাভ কৰিছে। কংগ্ৰেছৰ আফতাব আহমেদে 9 আসনখন জয় কৰিছে। কংগ্ৰেছ নেতা তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুদ্দায়ো গঢ়হি চাম্পোলা কিলোদি সমষ্টিত জয়ী হৈছে। বিজেপিৰ মনোজ কুমাৰ পলৱাল নিখিল মদন শোণিপত আসনত জয়লাভ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীত 2022ৰ বাবে 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰিছে। এই উপলক্ষে বিশিষ্ট অভিনেতা মিথুন চক্ৰৱৰ্তীক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ'ব। কানাড়া ছবি কান্তাৰাত কৰা অনবদ্য অভিনয়ৰ বাবে ঋষভ শেট্টীক শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰে সন্মানিত কৰা হ'ব। লগতে নিত্যা মেননক তামিল ছবি তিৰুত চিত্ৰামল্লম্বত আৰু মানসী পাৰেখক গুজৰাটী ছবি কাটছ এক্সপ্ৰেছত কৰা মননশীল অভিনয়ৰ বাবে যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হ'ব। ইপিনে অনিৰুদ্ধ ভট্টাচাৰ্য আৰু পাৰ্থিৱ ধৰে ৰচনা কৰা কিশোৰ কুমাৰ দ্য আল্টিমেট বায়গ্ৰাফী গ্ৰন্থখনক চলচ্চিত্ৰ ক্ষেত্ৰৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ হিচাপে পুৰস্কৃত কৰা হ'ব। এই বেলি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে মালায়ালম চলচ্চিত্ৰ অট্টমক আৰু তথ্যচিত্ৰ শিতানত সৰ্বশ্ৰেষ্ঠ হিচাপে আয়নাক নিৰ্বাচন কৰা হৈছে। উচাই চলচ্চিত্ৰখনৰ বাবে সুৰজ পৰিজাত্যাক শ্ৰেষ্ঠ পৰিচালক হিচাপে সন্মানিত কৰা হ'ব। সংগীত শিতানত অৰিজিৎ সিং আৰু বম্বে জয়শ্ৰী ক্ৰমে শ্ৰেষ্ঠ পুৰুষ আৰু মহিলা নেপথ্য কণ্ঠশিল্পী বঁটা প্ৰদান কৰা হ'ব। আনহাতে কুলনন্দিনী মহন্ত পৰিচালিত অসমীয়া চিনেমা এমুঠি পুথিকে ধৰি পুনিয়ান ছেলভন 1, KGF 2, ব্ৰহ্মাস্ত্ৰ, অপৰাজিত, কাবেৰী, অন্তৰ্ধান, দমন আৰু বাঘী দি ধি চলচ্চিত্ৰকেইখনকো বিশেষ বঁটাৰে পুৰস্কৃত কৰা হ'ব। সম্প্ৰতি অনুষ্ঠানটো অব্যাহত আছে। জন এছ হফফিল্ড আৰু জেফ্ৰী ই হিণ্টনলৈ কৃত্ৰিম স্নায়ু নেটৱৰ্কৰ জৰিয়তে যন্ত্ৰ শিক্ষণক কাৰ্যক্ষম কৰি তোলাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে 2024 চনৰ পদাৰ্থ বিজ্ঞান নবেল বঁটা ঘোষণা কৰা হৈছে। দুয়োগৰাকী নবেল প্ৰাপকে আধুনিক সময়ৰ শক্তিশালী যন্ত্ৰ শিক্ষণৰ ভেটি গঢ়াৰ বাবে পদাৰ্থ বিজ্ঞানৰ আহিলাৰ সহায় লৈ নিৰ্দিষ্ট পদ্ধতি বিকশাই তুলিছিল। অসম ডাক পৰিমণ্ডলে ডাক সেৱা জনসেৱা শীৰ্ষক বিষয়বস্তুৰে কালিৰে পৰা ৰাষ্ট্ৰীয় ডাক সপ্তাহ পালন কৰিছে। অহা 11 অক্টোবৰলৈ চলিবলগীয়া ডাক সপ্তাহ সন্দৰ্ভত আজি অসম পৰিমণ্ডলৰ ডাক সেৱাৰ সঞ্চালক অভিষেক জৈনে গুৱাহাটীত এখন সংবাদমেলত সবিশেষ প্ৰকাশ কৰে। তেওঁ কয় যে ডাক সপ্তাহৰ সৈতে সংগতি ৰাখি ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই অনুসৰি কালি মেইল আৰু পাৰ্চেল দিৱস আৰু আজি ডাক টিকট দিৱস উদযাপন কৰা হয়। একেদৰে কাইলৈ বিশ্ব ডাক দিৱস, 10 অক্টোবৰত অন্ত্যোদয়া দিৱস আৰু 11 অক্টোবৰত বিত্ত সবলীকৰণ দিৱস উদযাপন কৰা হ'ব। 2024 বৰ্ষৰ 30 সংখ্যক মুনীন বৰকটকী সাহিত্য বঁটা পৰুৱা পোহনীয়া শীৰ্ষক চুটিগল্প সংকলনৰ বাবে তৰুণ প্ৰজন্মৰ প্ৰতিশ্ৰুতি সম্পন্ন গল্পকাৰ পাপুৰী বৰ্মনলৈ আগবঢ়োৱা হৈছে। সাহিত্যিক, সমালোচক, সাংবাদিক প্ৰয়াত মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰ পৰা অসমীয়া ভাষাৰ প্ৰতিভাশালী তৰুণ লেখক লেখিকাক উদগনি যোগোৱাৰ বাবে 1995 চনৰে পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে। এই বঁটাত আছে নগদ 50,000 টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তিপত্ৰ।